এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। নমস্কাৰ। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাত বিজেপিৰ লগতে ইউ পি পি এল, বিৰোধী দল কংগ্ৰেছ, বি পি এফ, অসম গণ পৰিষদে ভোটদাতাৰ মন আকৰ্ষণ কৰাৰ প্ৰয়াস চলাই আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সা জিলাৰ দিহিৰাত দলৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ওদালগুৰি জিলাতো দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ কথা। ইপিনে ইউ পি পি এল দলৰ মুৰববী প্ৰমোদ বড়োৱে জিলাখনৰ কালিখোলাকে ধৰি কেবেঠাইতো নিৰ্বাচনী সভা আৰু সমদলত অংশগ্ৰহণ কৰিব। জিলাখনৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত আমাৰ সংবাদদাতা নাৰায়ণ ডেকাই এইদৰে কয়।
22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচি পৰিষদৰ পঞ্চম সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰণি কৰিবলৈ মাজত মাত্ৰ কেইঘণ্টামান বাকী থকা সময়ত প্ৰতিটো ৰাজনৈতিক দলেই নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচন প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ওদালগুৰি জিলাৰ 10টা পৰিষদীয় সমষ্টিত বিজেপি, ইউ পি পি এল, বি পি এফ, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ৰাইজৰ দল, ভি পি আইকে ধৰি কেইবাটাও ৰাজনৈতিক দলে প্ৰক্ষেপ কৰা প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ সভা, পথসভা, ঘৰে ঘৰে ভোটদানৰ সচেতনতা আদি বিভিন্ন ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে। বিজেপি দলে জিলাখনৰ 7টা সমষ্টিত প্ৰক্ষোভিত প্ৰাৰ্থীৰ জয়ী কৰোৱাৰ বাবে অহৰ্নিশে চেষ্টা চলাই আছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজেই জিলাখনত প্ৰত্যক্ষভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ মন জয় কৰাৰ প্ৰয়াস কৰিছে। আজিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুদৈবৰী সমষ্টিৰ দলীয় প্ৰাৰ্থী দিগন্ত বৰুৱাৰ সমৰ্থনত কলাইগাঁৱত এখনি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ উপৰিও ক্ৰমে টংলা আৰু ওদালগুৰিত দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত সমদলত অংশ ল'ব।
জিলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি এইবাৰ ওদালগুৰি জিলাৰ 10টা পৰিষদীয় সমষ্টিৰ 957টা ভোটগ্ৰহণ কেন্দ্ৰত 743,662 ভোটদাতাই প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰ ভিতৰত 367,856 পুৰুষ, 375,800 মহিলা আৰু 6 তৃতীয় লিংগৰ ভোটদাতা আছে। দৰং, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ মুঠ 71খন গাঁৱকো এইবাৰ বিটিচিৰ ওদালগুৰি জিলাত অন্তৰ্ভুক্ত কৰা হৈছে। নিৰ্বাচন নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 75 সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি পালন কৰা সেৱা সপ্তাহৰ অংশ হিচাপে ৰাজ্যৰ সকলো জিলাতে ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অসম ৰাজ্যিক ৰক্ত সঞ্চৰণ পৰিষদৰ সহযোগত আয়োজন কৰা 75টা ৰক্তদান শিবিৰত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে উৎসাহেৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ চৰকাৰী বিষয়া, কৰ্মচাৰী, নাগৰিক সমাজ সংস্থাৰ প্ৰতিনিধি আৰু সাধাৰণ ৰাইজ স্বেচ্ছাই ৰক্তদানৰ বাবে আগবাঢ়ি আহিছে। এই অভিযানৰ অধীনত বৰ্তমানলৈকে 3,167 ইউনিট তেজ সংগ্ৰহ কৰা হৈছে। সেৱা সপ্তাহৰ লগত সংগতি ৰাখি আজি ৰাজ্যৰ গাঁও নগৰসমূহত 30 লাখৰো অধিক গছপুলি ৰোপণ কৰা হ'ব। ডিব্ৰুগড়ৰ যুৱ ব্যৱসায়ী বিতুপন বাউলাৰী নামৰ 32 বছৰীয়া যুৱকজন সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে। ডিব্ৰুগড় মানকটা টেপৰ গাঁও চন্দন নগৰৰ দুৰ্গা বাউলাৰীৰ পুত্ৰ বিতুপনে সোমবাৰে নিশা কামত থকা বুলি ঘৰলৈ ফোন কৰি খবৰ দিছিল। তাৰ পিছৰ পৰা পৰিয়ালৰ লগত সন্ধানহীন লোকজনৰ কোনো সংযোগ নাছিল। মঙলবাৰে ডিব্ৰুগড়ৰ মিলননগৰ আৰক্ষী চকীত গোচৰ দিয়াৰ পিছত আৰক্ষীয়ে বগীবিল দলঙৰ নীলগৰ পৰা বিতুপন বাউলাৰীৰ মটৰচাইকেলখন উদ্ধাৰ কৰে। সন্ধানহীন বিতুপন বাউলাৰী ডিব্ৰুগড়ৰ মিলননগৰত ইলেক্ট্ৰনিক সামগ্ৰীৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান আছিল। যুৱকজনৰ সন্ধানহীন বাতৰিয়ে ডিব্ৰুগড় চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সেৱা পৰ্ব উপলক্ষে আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰি থকা অনুষ্ঠানলানিৰ অংশ হিচাপে আজি বিয়লি 3:02 অৰ্থনৈতিক সংস্কাৰৰ জৰিয়তে প্ৰশাসনীয় প্ৰগতি বিষয়ক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত বিশিষ্ট অৰ্থনীতিবিদ দেৱজিৎ মহন্তৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পৰহিলৈ 20 ছেপ্টেম্বৰৰ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাৰ সংবাদদাতা কেইগৰাকীৰ লগতে বিটিচিৰ ভোটগ্ৰহণ কেন্দ্ৰ থকা বিশ্বনাথ জিলাৰ সংবাদদাতাগৰাকীয়েও অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত সাংবাদিক অৰূপ চান্দিল্লৈও ষ্টুডিঅ'ৰ পৰা আমাৰ সংবাদদাতাসকলৰ সৈতে আলোচনাত ভাগ ল'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।